যমুনার বালিতে বহি
মোক মানে আগতে পিতা যেতিয়া ভালে থাকে তেতিয়া মোক কয় আৰু যে পিতাই মই যিদিনাখন মৰি যাম তুমি জানো জানা শুন গানটো তই মোৰ চিতাৰ কাষত গাবি আৰু চাবি তই মোক যেতিয়াই বিচাৰ তেতিয়াই তেনেকৈয়ে পাবি গানটো এটা ষ্টৰি আৰু মোৰ সৰুৰে
কেনেকুৱা ষ্টৰি তাইক লৈ
আৰু মই মানে ভাবিছিলোঁ কি মোৰ তাইজনীও গান গাব এইটো এটা ইমাজিনেশ্যনহে আছিল দেই
আচ্ছা
বাৰু আমি ভাবি ল'লোঁ
ঠিক আছে একচেপ্ট কৰি ল'লোঁ
পিছে তাই যেতিয়া কথা পাতে মোৰ সতে মই তেতিয়াহে ভাবোঁ যে
কোনোবা ইমান ধুনীয়া সঁচাকে কেনেকে হ'ব পাৰে ৰে
শেষৰ ফালে দুজনে একেলগে কিবা এটা কৰিলে ভাল পাম কিবা এটা কৰিলে মানে গানটো গাম মেক্সি আৰু বেলেগ কৰিব
পাৰে যেতিয়া ৰজা সুখৰ চাইৰেন বজা পথৰ কাষৰ কোনোবা ভোকাতুৰ শিশু ডাষ্টবিনতে লুকায়
নমস্কাৰ পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি দুজন একদম ৰ টেলেণ্টছৰ লগত আপোনালোকক চিনাকি কৰাই দিম হয়তো বহুতে চিনি পায় হয়তো বহুতে আজি প্ৰথমবাৰ শুনিব যেতিয়া মই প্ৰথমবাৰ শুনিছিলোঁ নিজে হতবম্ব হৈ গৈছিলোঁ যে এনেকুৱা পিয়'ৰ ৰ টেলেণ্ট বা ইমান ধুনীয়া ভোকেল টেক্সচাৰ ইমান ক্ৰিয়েটিভিটি কেনেকৈ মানে আমি ইমান দিনে দেখা নাছিলোঁ বা শুনা নাছিলোঁ আজি দুজন খুব টেলেণ্টেড ল'ৰা এজন হৈছে জনম কাশ্যপ এজন হৈছে মেক্স বৰবৰা এটা খুব ধুনীয়া গান শুনিলোঁ তাই বুলি যি ষ্টাইলত গানটো গাইছিল যি সুৰত তেওঁ নিজে গানটো গাইছিল যি মিউজিক এৰেঞ্জমেণ্ট আছিল গীটাৰত তেওঁ নিজে বজাইছিল মোৰ বিৰাট ভাল লাগিল জনমৰ ৰেঞ্জ মাই গড মানে আপোনালোকে এই এপিছ'ডটো শেষলৈ চাব আমি যিমান পাৰোঁ ৰ ৰাখিছোঁ আমি কোনো ধৰণৰ বেছি ডেক'ৰেটিভ কৰিব যোৱা নাই আমি খুব ৰ ৰাখিছোঁ যাতে আপোনালোকে আমি আড্ডাটো মাৰোঁতে যেনেকুৱা ফিল কৰিলোঁ তেনেকুৱাই ফিল কৰে এপিছ'ডটো শেষলৈকে চাব আৰু আমি আশা কৰোঁ আপোনালোকে চাই ভাল পায় কমেণ্ট ছেকশ্যনত কিবা এটা মেছেজ জনাম আৰু মেক্সৰ কাৰণে এৰিব যাতে তেওঁলোকে পঢ়ি ভাল পায় তেওঁলোকে নিশ্চয় এপিছ'ডটো যেতিয়া চাব কমেণ্ট ছেকশ্যনটো খুলি চাব যাতে তেওঁলোকে খুলি চাই নিজৰ মনটো ভাল তেওঁলোকৰ লাগে আৰু অনুপ্ৰাণিত হয় যে আৰু ভাল কাম কৰিব পাৰে এই এপিছ'ডটো শেষলৈকে ৱেলকাম টু দ্য পডকাষ্ট
থেংক ইউ চ' মাছ
কি খবৰ
আছো ঠিক ঠাক এতিয়ালৈকে বঢ়িয়া চলি আছে
কেনেকুৱা কাম কাজ কি চলি আছে বৰ্তমান এজন এজনকেই যাওঁ তোমাৰ পৰা আৰম্ভ কৰোঁ কোনে মেক্সি নে মেক্সি ইংলিছৰ মেক্সি
মোৰ তোমাৰ কাম চলি আছে বৰ্তমান গান দুটা এটা আহিব চাগে ৰিচেণ্টলি আহিব লাগে
আৰু তোমাৰ
মোৰ দুটামান চলিলে এটা তোমাৰ এই ৰিচেণ্ট বিহুৰ আগে আগে এটা ৰিলিজ কৰিছোঁ আৰু দুই তিনিটামান আছে কিন্তু এতিয়ালৈকে এটা ডাবিং দিয়া নাই মিউজিক চলি আছে আৰু বহাগ বিহুৰ আগত চাগে অলপ কিবা হেৰিম তাৰপিছত অলপ বেলেগ বেলেগ জনৰ কিবা কিবি আছে
চ' আজি চাগে এনেকুৱা পডকাষ্ট প্লেটফৰ্মত প্ৰথমবাৰৰ বাবে হ'ব পাৰে চ' নিজৰ কথা যদি অকণমান মানে মই কোৱাতকৈও মই ইণ্ট্ৰ'টো লগাই দিম বাৰু পিছত বাট দেন নিজৰ ফালৰ পৰা অকণমান যদি নিজকো চিনাকি কৰা হয় বা কি মন আছে কি হেঁপাহ আছে আজি মানে অলপ এপিছ'ডটো সপোন টাইপ আমি ৰাখিম আৰু চ' তেনেকুৱা কথা যদি মই নিজৰ অলপমান যে কইনা স্কুলত মাইছেল্ফ
ক
আচ্ছা মোৰ পৰাই যায় চ' মই মেক্স বৰবৰা মই নগৰৰ পৰা আহিছোঁ চ' সপোন বুলিবলৈ কি আছে মোৰ লাইক সৰুৰ পৰা এটাই ভাবিছিলোঁ গান গাম আৰু ফুৰিম খুব ফুৰিম ফুৰি আছোঁ গান গাই আছোঁ তেনেকৈ গৈ আছে জীৱন
মই ইণ্ট্ৰ' দিব লাগিব চাগে জনম কাশ্যপ যোৰহাটৰ হয় আৰু
সৰুহাটৰ জান নেকি
জান প্ৰাণ সৰুতে শিকিছিলোঁ সৰুতে স্কুলত পঢ়াৰ পৰা শিকি আছোঁ তাৰপিছত ক্লাছিকেল কৰিলোঁ আকৌ পাৰফৰ্মিং আৰ্টছ কৰিলোঁ, তাতো শিকিলোঁ। যিহেতু গানটো ভাল পাওঁ কাৰণে গাই আছোঁ, বাকী শিকিওতো সেইটো শেষ নহয় আৰু, শিকি গৈ আছোঁ, কিমানখিনি পাৰোঁ চাওঁ। কিন্তু আৰু এইখিনি ক্ষেত্ৰত মোৰ ঘৰৰ লগতে যিমানখিনি আছিলে ফ্ৰেণ্ডছ আছিলে, তাহাঁতি এনি টাইম লগত থাকি মানে কিবা হ'লেও ইয়াৰ কাৰণে মানে চবকে
সেই বস্তুটো দৰকাৰী হৈ যায় ন, লগৰ বা সেই এনভাইৰনমেণ্টটো যাৰ ওচৰে পাজৰে
বহুত মেটাৰ কৰে।
আৰু তোমাৰ সেই ঘৰৰ ওচৰৰ এটা পৰিৱেশ থাকে বা ঘৰখনৰ এটা পৰিৱেশ থাকে। মোৰ দেউতাৰ ঘৰত নাই, কিন্তু মাৰ ঘৰৰ ফালৰ পৰা সেইটো অলপ তেজত আছিলে। মানে মোৰ ককা এতিয়াও তেওঁ জীয়াই থকাৰ ভিতৰত আটাইতকৈ চাগে বৰ্ষীয়ান ওজা তেখেতে আছেগৈ, ঢোলৰ ওজা, সৰু পাই দাস ওজা। তো তেওঁ ঢোলৰ 24খন হাত থাকে, ঢোলৰ ওজাৰ, তাৰে এখন হাত গগনা হাত বুলি কয়। তো সেইখন মোৰ ককাই নিজে বনোৱা। তো সেইটো তেওঁ চাগে তেজটো গাত আছিল কাৰণে চাগে এতিয়ালৈকে যিমানখিনি পাইছোঁ চাগে তেওঁৰ আশীৰ্বাদ আছে কাৰণে অকণমান
অলপ তেজত আহে ন,
অলপ আহে চাগে দেই,
অলপ চলপ আহে,
বেছি নাহে, অলপ আহে,
অলপ আহে।
আৰম্ভণিটো সেই কি বুলি কয় সেইখিনি জুইটোৰ একদম জুই কৰা আৰম্ভ হয় তেজৰ পৰা,
ফিৰিঙতি
মই বিচাৰি আছিলোঁ শব্দটো, হিন্দী চিন্দি মিক্স হৈ
গৈছে, ফিৰিঙতি।
অলপ মহ ওলাই আছে কাছুৱা ধূপ মানে ইয়াতো দি দিবা গুড নাইটটো।
আমাৰ সেই বিহুৰ লগত জড়িত বিশেষকৈ ঘৰখন, তো ককা মামা বা গোটেইখিনি বিহু
চব বিহুৰ লগত
একদম। মাও এতিয়া বিহু বুলি ক'লে পাগল,
এতিয়াতো মডাৰ্ণ বিহু হৈ হৈ গৈ আছে আজিকালি,
এইটো
ইডিএম আহি গ'ল, গীটাৰ আহি গৈছে, কি কোৱা
জেনেৰেশ্যন ৱাইজ
চবৰে
মিউজিকৰ টেষ্টবোৰ বেলেগ বেলেগ। তো তুমি সেইটো কাকো ধৰা বন্ধা নিয়ম নাই যে এইটোৱে ভাল পাব লাগিব। তো তুমি যদি কয় যে মই এনেকুৱা ধৰণৰ গান শুনিয়ে ভাল পাওঁ, বোলে মই বিহু একদম পূৰা খাটি বিহুহে ভাল পাওঁ, তো তেওঁলোকৰ টেষ্টৰ মতে। আৰু কি হয়, মানুহে কেতিয়াবা তোমাৰ পিকনিকত গ'লে ধৰা অলপ ইম'চনেল কিবা এটা শুনিব নিবিচাৰে ন, অলপ উৎপাত কৰিবলৈ কিবা বিচাৰে, এতিয়া তোমাৰ বিহু ফাংচনত গ'লে তুমি সেইটো বেলেগ হৈ যায়। তাতো তোমাৰ এচাম অডিয়েঞ্চ থাকে যে তেওঁলোকে এনেকুৱা ধৰণৰ অলপ মাইল্ড বহি পেলাই একদম পূৰা ধুনীয়াকৈ চাব পৰা শুনিব পৰা সেইখিনি গীতেই লাগে। তো সেইটো চবকে বেলেগ বেলেগ টেষ্ট ন, তো সেইটো তুমি বেয়া বুলিও ক'ব নোৱাৰা, ভাল বুলিও আমি ক'বলৈ আমি নিজেও শিকি আছোঁ, তো সেইটো ক'বলৈ গ'লে বেলেগ হৈ যায় অলপ কথাটো
মানে কি।
অঁ মই মোৰ পৰা ক'ব গ'লে কি লাইক এতিয়া যোনখিনি ওলাই আছে মোৰ মতে, চ' এইখিনিতো বিহু হ'ব পাৰে বা কিছুমান বিহুসুৰীয়া গীত বুলিও কয়,
বিহুসুৰীয়া গীত,
বিহুসুৰীয়া গীত বুলিও কয় মানে বহুতে, মই জানো, মই মানে শুনিছোঁ আৰু মোৰ
অলপ মানে ডিপ্ল'মেটিকলি ৰাইট হ'ব চেফ আজি
চেফ থাকিব লাগিব। আৰু কথাটো হৈছে কি লাইক মই মোৰ এটা লগৰ এটা আছিলে, তাৰপিছত আমি দুটাই এনেকৈ ডিছকাছ কৰি থাকোঁতে সি মোক এদিন বৰ ডাঙৰ কথা এটা ক'লে যে এই নাথিং ইজ ফ'ক, এভৰিথিং ইজ কণ্টেম্পৰেৰী। হয়তো এতিয়াৰ যোনটো EDM মিউজিক আছে সেইটো আজিৰ পৰা 100 বছৰ পিছত গৈ সেইটো ফ'ক মিউজিক হ'ব পাৰে, কিন্তু
অ'কে
কাৰণ নাজানো ন কেনেকুৱা হ'ব গৈ আছে, ফিউচাৰ মিউজিক কেনেকুৱা হ'ব, ঠিক আছে। আৰু লাইক এনেকুৱা ভাবোঁ চাগে মই, মানে মোৰতো কৈছোঁ আৰু দেই, যেতিয়া আমাৰ অসমৰ লোকগীতটো আৰম্ভ হৈছিল ন, লোকগীত যোনে কৰিছিলে আমাৰ মানে মহাপুৰুষসকলে, তো সিহঁতে তেওঁলোকে চাগে তোমাৰ লোকগীতটো লোকগীত বুলি কৰা নাছিল ন, নিজে কিবা এটা কৰোঁ বুলি কৰিছিল, সেইটো লাষ্টত আমি লৈ পেলাই লোকগীত কৰিছোঁ।
মানে সময় পাৰ হৈ গ'লে সেই ধাৰাটো লোকগীত হৈ যায় বা সেইটো ফ'ক হৈ যায়। তো ফ'ক আমি ক্ৰিয়েট কৰিম বুলি কৰিব নোৱাৰে যে এই ধাৰাটো ফ'ক, সেইটো ঠিক কথা ক'লে কিন্তু, বা এইটো মই প্ৰথমবাৰ শুনিছোঁ কিন্তু এইটো।
তেওঁলোকে সেইটো কৈ থোৱা জানিছিলে মোৰ গীতখিনি এনেকৈ হেৰিয়ে কৰিব,
মানে এভাৰগ্ৰীণ হৈ গ'লে সেই ধৰণৰ ষ্টাইলটো মেবি ফ'ক হৈ যায়,
কিন্তু কামটোৰ ওপৰত ডিপেণ্ড কৰে তুমি কেনেকুৱা ধৰণৰ কাম কৰা।
অঁ এইটো ধুনীয়া এটা মাইণ্ড খুলি গ'ল দেই, বা এইবিলাক কেনেকৈ আহে মানে তুমি নিজে কেতিয়াবা এইবিলাক চিন্তা কৰা নাই, কেতিয়াবা বহি যায় আমি ধৰ কিবা চিন্তা তিন্তা কৰি থাকোঁ,
চিন্তা বহুত কৰা হয়, চিন্তা কৰোঁ, বহুত চিন্তা কৰোঁ, আৰু যিমানে ফুৰোঁ ন মানে আৰু এটা কথা আছে, মই ভাবোঁ যিমানে ফুৰিবা সিমানে শিকিবা, যিমানে মানুহ লগ পাবা ন সিমান শিকা যায় মানে।
অঁ
মই বহুত ফুৰিছোঁ এতিয়ালৈকে, চ' তেনেকৈ আহিছে আৰু অলপ।
কি কোৱা
ইয়াক মই কথাত কাটিব নোৱাৰোঁ, মই ইমান কথা ক'ব নোৱাৰোঁ, কিন্তু হয় সঁচা কথা মানে ফুৰাটো ময়ো সেই স্কুলত বা হায়াৰ ছেকেণ্ডেৰীলৈকে অকণমান ভিতৰত সোমাই থকা বিধৰ আছিলোঁ, কিন্তু ডিগ্ৰীৰ পিছৰ পৰা মই বেছিকৈ ফুৰিবলৈ, আগতেও ফুৰোঁ আৰু ধৰি লওক, লগবোৰ অলপ বেলেগ বেলেগ হয়, চেঞ্জ হৈ গৈ থাকে, আৰু তুমি যিমানে আড্ডাত বহিবা সিমানে নতুন কথা ওলায়। সেইটো বস্তু প্ৰথম পালোঁ মই হোষ্টেলত, ইউনিভাৰ্চিটি যেতিয়া হোষ্টেলত আছিলোঁ, মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আছিলোঁ, তাতে পাৰফৰ্মিং আৰ্টছ কৰিলোঁ, PBH বুলি আমাৰ হোষ্টেলটোৰ নাম আছিলে, প্ৰফেচনেল বয়েজ হোষ্টেল আচলতে, সেইটোৰ
এবাৰ ৰেগিঙৰ কাণ্ডটো তাতে হৈছে নেকি?
ৰুমটো ঠিক কৰি থওঁ, তেওঁ আহিব দাদা।
কিন্তু এটা কালচাৰ আৰু নিজৰ মাজত চাগে এটা ডিচিপ্লিনো শিকাই দিয়ে নেকি?
একদম একদম, বহুতখিনি ক্ষেত্ৰত সেইখিনি মোক সহায় কৰিলে। আৰু সেই ক'ৰবাত নহওক ক'ৰবাত এনেকুৱা ষ্টেজ আহি যায়, এডজাষ্ট কৰিব লাগে মানে, সেইটো হোষ্টেলৰ পৰা শিকিলোঁ মানে। আমাৰ ছিনিয়ৰ্ছখিনিও সেইটোৱে কৈ থৈ গৈছে, আৰু ময়ো মাৰ খাই নাপালোঁ, ময়ো মাৰি পোৱা নাই এনেকুৱা আৰু। নাই নাই
নাই, কি ভাবা সঁচানে?
মই নাজানো, ই মাৰ খাব পাৰে।
মোৰ বেছি হৈছিলে, মোৰ প্ৰব্লেমটো হৈছিলে, মই গানটো যে গাওঁ ৰাতি 3 বজাত খালি
গাবলৈ বাছি যায়, এটোপা বাছি যায়।
অ, সেইদিনাখন মোৰ ছিনিয়ৰ এজন লগ পালোঁ, নামটো কৈ দিছোঁ বাৰু, ব্লাড্ডা, আমি চবেই ব্লাড্ডা বুলি পালোঁ। তেওঁ মানে আমাৰ কি আৰু ইউনিভাৰ্চিটিত 11 বছৰমান থাকিলে, এজন থাকে ন
দাদাজন,
তেওঁ থাকে আৰু
দাদা
দাদা।
তেওঁ সেইদিনাখন কৈছে, তই মোৰ কথা কবি আকৌ, তই তাত যাবি যদি। তেওঁ সঁচাকৈ 3 বজাত উঠাব, বল গান গাওঁ। এইটো মানে সেই 3 বজাত ৰাতিপুৱা শোৱাৰ পৰা উঠি আহি যিটো সময়ত তোমাৰ চবতছে বেছি টোপনি ধৰে গাবা, আৰু সেইটো সময়ত তুমি 3টাৰ পৰা 5টালৈকে গোৱা, সেয়াই মোৰ আৰু
মানে সেইটোৱে ৰাখি,
সেইটোৱে ৰাখি।
সেনেকুৱা হ'লে বেয়া নহয়,
কিছুমান ভাল লাগে, কিছুমান সেইবোৰ ডাঙৰ হোৱাৰ পিছত মানে তোমাৰ যেতিয়া ছিনিয়ৰ হওঁ 1 বছৰ যোৱাৰ পিছত সেই জুনিয়ৰ দিনবোৰ বেছি মনত পৰে। মানে এতিয়া কি আৰু নাই, আৰু মজাটোৱে নাই মানে, আৰু অলপ হওকচোন কিবা কিবি।
মেক্সৰ এনেকুৱা কাহিনী আছেনে?
মই কেতিয়াও মই হোষ্টেলত থাকি পোৱা নাই।
অঁ, আমি চব ঘৰচীয়া।
অঁ, মানে মই হোষ্টেলত থাকি পোৱা নাই। আৰু হৈছে কি, মই এই লাষ্ট ইয়েৰ তো গুৱাহাটী ইউনিভাৰ্চিটি উইক আছিলে, তাতে RCC 2 আৰু 6 মোক ৱেষ্টাৰ্ণ কোৰাছটো শিকাব মাতিছিলে, ঠিক আছে, গৈছিলোঁ মই RCC 2ত। তাত মই দেখিলোঁ মানে এই বস্তুটো, যোনটো ছুপাৰ ছিনিয়ৰটো, এই বস্তুটো থাকে মানে ল'ৰাহঁতৰ, এই দাদা আহিব, এই 19 নম্বৰ এটা এনেকুৱা ছাপোজ ৰুম এটা থাকিব, সেই ৰুমটো সেইজন মানুহৰ কাৰণে এৰি যে গ'ল, সেইটো তেখেতৰ নামৰে ৰুম আৰু
থাকে। ভাল লাগে, তাৰপিছত চিনাকি হ'লে আমি এডভান্টেজ ল'ব পাৰোঁ।
খালি এটা কৈ থৈ আহিছিলোঁ, মোৰ সেই মোৰ ছাইডটোত মানে ৱালত এটা আৰ্ট কৰি থোৱা আছে, মোৰ আৰ্ট এটা কৰি মোৰ ৱালমেটজনে কৰিছিলে, মই এনেকুৈ কৈছোঁ, খালি মই ওলাই গ'লে যাতে সেইটো যেনিবা নিয়াই নিদিওঁ আৰু, সেইটো মই মানে ভালকৈ কৈছোঁ আৰু, এটা স্মৃতি থাকি গ'ল আৰু তাত ৰুমটোত সোমালে যেনে মনটো মানে আগৰ দিনবোৰলৈ ঘূৰি যাওঁ।
ভাল লাগে, পিছলে 10-20 বছৰ পিছতো থাকি যায় ন এইবিলাক বস্তু, তেতিয়া গৈ চালে কালচাৰটোতো এইটোৱে থাকিব তাতে, কিন্তু মানে মানুহ সলনি হৈ থাকিব। কিন্তু এইটো মিউজিকৰ ক্ষেত্ৰত একেই হৈ যায় যে এটা ধাৰা থাকি যায়, মানুহ সলনি হৈ থাকে, কিন্তু প্ৰশ্নটো এটা ইয়াত আহে যে সেই ধাৰাটো আগবঢ়াই কোনে নিব। এতিয়া আমাৰ ইয়াতে এনেকুৱা প্ৰব্লেম আহি যায় কি, যে আমি আমাৰ বহুত আগৰ পৰা দেখি আহিছোঁ অসমত ইমান ডাঙৰ ডাঙৰ মানুহ আহিছিল যোনে অসমীয়া সংগীতক এটা ধাৰা দিলে নিজৰ নিজৰ ষ্টাইলত। বৰ্তমান সময়ত দুটা প্ৰব্লেম মই ভাবোঁ হৈ আছে, এটাটো হ'ল আমাৰ তাত ছুপাৰষ্টাৰ এজনে আছে, সেই ছুপাৰষ্টাৰজনে ধাৰা এটা দি গ'ল, এখন মঞ্চ বনাই গ'ল, এতিয়া নেক্সট কোনে বনাব সেইটো এটা ডাঙৰ প্ৰশ্ন। ছেকেণ্ডলি, মাৰ্কেটখন, মিউজিকৰ বা সংগীতৰ মাৰ্কেটখনো এটা বহুত মানে শব্দটো ক'ব পাৰিনে নাই নাজানো, অবাইছ অলপ ধৰণৰ, যে ভাল গান যদি কোনোবা এজন আৰ্টিষ্টে খুব মনেদি বনাইছে সেই গানটো হয়তো নচলিব পাৰে, কিন্তু এজন হয়তো ইউটিউবাৰে নাচি ল'লে সেইটো মিলিয়নত মাৰি দিব পাৰে, কি কোৱা সেইটোৰ ওপৰত?
সেইটো কথাটো এনেকুৱা, যদি কোনোবাই মনে প্ৰাণ দি বোলে অলপ ধৰি লোৱা এটা বেলেগ এটা জনৰ কৰিছে, তাত ভিউজ নাই, কিন্তু তেওঁ যদি মনৰ পৰা কৰিছে নহয়, সেইটো ভিউজ মেটাৰ নকৰে কিছুমান ক্ষেত্ৰত। মোৰ এনেকুৱা ক্ষেত্ৰত বহুখিনি হৈছে মানে, এইটো চোৱাও নাই, ইটছ অ'কে, যদি 5,000 অডিয়েঞ্চ আছে, 5,000 ভিউৱাৰ্ছ আছে, এনাফ। যদি 5,000 ভিউৱাৰ যদি তুমি সেই একেখন এটা মঞ্চত যদি মঞ্চৰ তলত যদি ৰখাই দিয়া, ভাবা তুমি কিমান এটা ডাঙৰ ক্ৰাউড।
আৰু হয়, মই এগ্ৰি কৰোঁ কথাটোৰ লগত, যে এই ভিউজটো ন যদি মন দি কৰা যায়, যিবা মনে ভাল লগা গান এটা যদি তুমি কৰা, ৰিলিজ কৰাৰ পিছত সেই ভিউজটো ইমান মেটাৰ নকৰে। এতিয়া ছাপ'জ মই মোৰ টাইটো, মই সেইটো কথা ক'ম হা, চ' মোৰ টাইটো, টাইটো ৰিলিজ কৰিলোঁ,
টাইটো গানটো মানে
ন,
টাইটো নহয়
তাইটো চ মোৰ গানটো ৰিলিজ কৰিছিলোঁ আজিৰ পৰা মোৰ গানটো ৰিলিজ কৰা দুবছৰ তিনি বছৰ হ'ল আৰু তাইটো চ' সেইটোত এতিয়ালৈকে 10K মান ভিউজ সেই 10K ভিউজ লৈ মই আজি ইয়াত আছোঁ মানে চ' কাম ভাল
অবভিয়াছলি মানে কি হয় এচেঞ্চ কিছুমান থাকে যে কাৰোবাৰ এটা নিৰ্দিষ্ট ষ্টাইল এটা থাকে এতিয়া সেই ষ্টাইলটো মানুহৰ মানে খানাৰ লগৰ খানাৰ নিচিনাই বস্তু এটা ন শেষত গৈ থয় এটা টেষ্ট মোৰ ভাল লাগিছে মই সেইটোকে শুনি শুনি যাই থাকিম কিন্তু সেই নতুন টেষ্ট ট্ৰাই কৰা মানুহ বহুত কম আছে
সেইটো হয়
ন মানে নতুন পুতুককে এতিয়া মোকে কোনোবাই যদি চিকেন এইটো কিবা আমি ঘি দি বনাইছে এনেকৈ ক'লে মই কিয় খাম মানে প্ৰথম আহি যায় ন সেইটোৱে হয় এতিয়া সেই নতুন টেষ্টটো দিয়া কেনেকুৱা মাধ্যম কি হ'ব পাৰে মানে যদি মই তোমালোকক সোধোঁ যে এনেকুৱা এটা ছিষ্টেম বোলে তোমালোকে ক্ৰিয়েট কৰিব পাৰা যোনটোৰ দি বা যিটোৰ দি হয়তো আমি নতুন অডিয়েঞ্চ যোনে হয়তো অসমীয়া সংগীত এটা ধৰণে টেষ্ট কৰি আছিল নতুন টেষ্টটো আমি সহজতে দিব পাৰিম কিবা এনেকুৱা ছিষ্টেম কিবা এনেকুৱা ধাৰা যদি তোমালোকে দিব পাৰা কি হ'ব পাৰে সেইটো
সেইটো সেইটো ক'বলৈ গ'লে অকণমান দিগদাৰ হৈ যায় মানে তোমাৰ কেনেকৈ নিবা তুমি মানুহৰ মাজলৈ সেইটো আৰু কেতিয়া তোমাৰ টাইমটো আহিব কোনেও গম নাপায় চবৰে এটা টাইম আহে কিন্তু সেইটো কেতিয়া আহিব তোমাৰ পিক পইণ্ট সেইটো কোনেও গম নাপায় ন তো তুমি কাম কৰি সেইটো কাম কৰি যোৱাৰ ওপৰত কথা যদি তোমাৰ আহি যায় কোৱালিটি আৰু কোৱান্টিটি দুটাই মেটাৰ কৰিব লাগে মেটাৰ কৰে মানে তো যদি তুমি কোৱালিটিৰ কাম এটা কৰিলা এটা কৰিলা তাতে ষ্টপ তেতিয়া তুমি সেইটো কেনেকৈ হ'ব নহ'ব ন তোমাৰ সেই আমাৰ আগত যিসকলে কৰি গ'ল তেওঁলোকৰ যদি সেই তেতিয়াৰ সময়ততো কোনো ভিউৱাৰ্ছৰ কোনো খেল নাছিলে ন তেওঁলোকে সেই কামখিনি কোনো ভিউৱাৰ্ছ বুলি কৰাও নাছিলে সেইখিনি তেওঁ ভাল পাইছিলে কাৰণে মনৰ পৰা কৰিছিলে পিছত মানুহে সেইখিনি আঁকোৱালি লৈছে ন তো সেই তুমি ক'ব নোৱাৰা মানে যদি এইটোৱে কৰিলোঁ যেতিয়া এইটো যাব পিছত নাযাব হয়তো তোমাৰ এতিয়া তোমাৰ বহুতখিনি মানুহৰ মাজলৈ গুচি গ'ল এটা সময়ত ষ্টপ হৈ গ'ল তেনেকুৱাও থাকে আৰু ধৰি লোৱা তোমাৰ আজি 1K ভিউজ তোমাৰ সেইটো ধৰা 5 বছৰ পিছত সেইটো 1,000,000 ভিউজ ক্ৰছ কৰিব পাৰে সেইটো তোমাৰ সঁচাকৈ কোনেও ক'ব নোৱাৰে মানে তোমাৰ সেইটো ভগৱানৰ খেল
আৰু সেই বস্তুটো আচলতে নিজে যিহেতু হয় আমি জোৰ জবৰদস্তি কৰাটো মানে পপুলাৰ কৰিবলৈ ভাইৰেল কৰিবলৈ কৰিব পাৰি গিটাৰখন লৈ ওলাই যাওঁ
আজিকালি চব পাৰি
চব পাৰি
কিন্তু ধৰি লওক চব কৰিব নোৱাৰি ন তুমি এতিয়া ক'বলৈ গ'লে আমি বেছি কোৱা হ'ব বাৰু কিন্তু যদি সেইটো মানুহৰ মাজলৈ দিবৰ কাৰণে আমি বেলেগ কিবা এটা মানে বেয়া কিবা এটা কৰি পেলাই আমি নিব নোৱাৰোঁ
মানে বিখ্যাত কৰিবলৈ সহজ জনপ্ৰিয় হোৱাটো টান
সেইটোৱে
হয় ন সেনেকুৱা টাইপে হৈ যায় কথাটো আৰু মানে দীঘলীয়াটো বহুত আমিয়ে এটা সময় চাগে আমাৰ সকলোৰে জীৱনত আহিব আমাৰ বয়সৰবোৰে এতিয়া গম পাব বা ৰিলেট কৰিব যোনে নতুনকৈ কাম কৰা আৰম্ভ কৰিছে যে ছাপ'জ মই আজি কিবা এটা আমি ভিডিঅ' বনাই আছোঁ কিবা এটা কৰি আছোঁ যদি মোৰ এনেকুৱা হয় যে মোক প্ৰত্যেকটো ভিডিঅ'ত 1,00,000 ভিউজ লাগিবই 2,00,000 ভিউজ আহিব মই হয়তো পাহৰি যাম যে আমি কোৱালিটি বস্তুটো কি আছিল মই হয়তো এনেকুৱা মানুহ মাতা আৰম্ভ কৰিম যাৰ নামত ভিউজ আছে তেতিয়া লগেলগ আজিৰ পৰা 10 বছৰ পিছত মোৰ কিন্তু একো অস্তিত্ব নাথাকিব এতিয়া সেই 10 বছৰটো ভাবিবলৈ মই আজিৰ দিনটোত ত্যাগ এটাই দিব লাগিব যে এতিয়া মই ভাবিব নোৱাৰোঁ মই আজি মই কৰা কষ্টটোৰ ফলটো পাম এতিয়া এই যে 10 বছৰ কষ্ট কৰিম তাৰ কাৰণেতো নিজৰ মাথাটো বা নিজৰ মগজটো আমি স্থিৰ ৰাখিব লাগিব কেনেকৈ কৰিব পাৰি সেইটো
সেইটো মানে তোমাৰ মনটোৱে ক'ব লাগিব
মন নে মগজ
মানে মন মগজ দুয়োটা কৰিব লাগিব কাৰণ এইটো থাকিব লাগিব এটকল এইটো থাকিলে নহ'ব এইটো খটাব লাগিব
এইটো থকাৰ পিছত এইটো খটাব
দুটা দিছে ন ভগৱানে দুটা দিছে আৰু এটা কথা লাখখনে কিন্তু বহুত
মেটাৰ কৰে
দেই মেটাৰ কৰা
সেইটো মই বিশ্বাস কৰোঁ মানে যদি ভগৱানে দিছে কিন্তু সেইটোত অকল ভগৱানে দিছে কাৰণে মই বহি থাকিম এনেকুৱা নহয় এতিয়া ভইচটো দিছে কাৰণে মই যে গান এটা গাম মানুহে শুনিব হৈ যাব সেইটো নহয় সেইটো কষ্টও কৰিব লাগিব নিজক লৈ পেলাই যদি কষ্ট কৰিব পাৰোঁ তেতিয়া কোনোবা নহয় কোনোবা দিনটো আজি ধৰি লওক মই এইটো এক্সপেক্ট কৰা নাছিলোঁ মই তোমালোকৰ শ্ব'জখিনি চাই থাকোঁ কিন্তু সেইটো আমাৰ লগত এটা বেলেগ ধৰণৰ কিবা এটা হ'ল
এনেকুৱা তোমাৰ যেতিয়া মোক মেছেজ কৰিছে তো মই তেনেকুৱা এটা ষ্টৰি ক'মহে এই কথাটো কৈ লওঁ
সেইটো আনএক্সপেক্টেড বস্তু এটা মানে আমি চাই থাকোঁ আৰু কিন্তু এইটোৰ কাৰণে যে এই পটককৈ আমাৰ লগত কণ্টেক্ট হ'ব আজি তোমাক লগ পাম ইয়াত বহি আছোঁ সকলোকে লগ পাম তো সেইটো আমি ভবাও নাছিলোঁ ইমান সোনকালে কিবা সেইটো মনগীত মিউজিক ফেষ্টিভেল যোনটো আমাৰ ৱৰ্কশ্বপ নিচিনা হয় সেইটো মনগীতৰ পৰিয়ালটো বেলেগ বাৰু আমাৰ এটা এইটো ইয়াত আছে সদায়
আমাৰ সুকীয়া পৰিয়াল এটা আছে মনগীতৰ
সেইটো চাগে পাপন দাই সেইদিনাখন ভিডিঅ'টো শ্বেয়াৰ কৰিছে সেইটো আমাৰ সদায় ৰাতি ক্লাছেছ দিনত ক্লাছেছ হৈ যায় ৰাতি আমাৰ আড্ডা হয় মানে বনফায়াৰ হয় জেমিং হয় তো তেনেকৈ আমি গান গাইছিলোঁ ইটোৱে এইটোৱে গাই আছিলোঁ প্ৰথম ই গালে তেতিয়া পাপন দাই লাইভ কৰি আছিলে, তো সেই লাইভ কৰোঁতে ইয়াৰ ভিডিঅ'টো আৰু তাৰপিছতে মই গালোঁ, মই মোৰ কাপ নামৰ যোনটো ৰৈ আছোঁ মই গানটো গাইছিলোঁ। তো সেই সেই গানটোৰ লগতো বহুতখিনি মেমৰিজ আছে, সেইখিনি কম বাৰু পিছত। কিন্তু সেই লাইভটোৰ পৰা তেখেতে আপলোড কৰিলে কাট কৰি পেলাই আমাৰ দুটাৰ ভিডিঅ', সেইটো ধৰি লওক লাকৰ কথা, সেইটো কোনো ক'ব নোৱাৰে। তো তেনেকৈ বস্তুবোৰ কেনে কেতিয়া
কেনেকৈ ন চব বস্তু আৰু যি হ'বলগীয়া থাকে এদিন হ'বই, এতিয়া জোৰ কৰিও লাভ নাই সেই বস্তুটোত।
আমিতো আমি আমিও ভবা নাছিলোঁ যে তেওঁ সেইটো শ্বেয়াৰ কৰিব, সেইটো আমাৰ সৌভাগ্য চাগে। তেওঁ সেইটো একদম মই কি কৰিম কি নকৰিম এতিয়া কওঁতেও মোৰ তেনেকুৱাই লাগিছে।
মই সেই কালচাৰটোৰ কথা শুনিছিলোঁ মন গীতত যি হয়, মোক নীলোৎপল দায়েও কৈছিল। তেতিয়াৰ পৰা মোৰ এইটো বস্তু ইণ্টাৰেষ্টেড হৈ গ'ল, ইণ্টাৰেষ্ট মোৰ নিজৰ বাঢ়ি গ'ল যে জানিবলৈ একচুৱেলি যি একচুৱেল মানে ছিংগাৰ বা আৰ্টিষ্ট জন্ম হয় তেওঁলোকৰ এইখিনিতে ষ্ট্ৰাগলটো হৈ যায় ন, যে একেলগে মিলি এনেকুৱা হ'ব নালাগে যে আৰ্টিষ্ট এজনে নাম্বাৰ ওৱান হ'ব। আৰ্টিষ্টজনে কেতিয়াও নাজানে যে তেওঁ নাম্বাৰ ওৱান বা তেওঁ নাম্বাৰ চব মনত চব নাম্বাৰ ওৱান হ'ব লাগে, চাৰ্ট টাৰ্ট গুলি মাৰোঁ মানে, হয়নে নাই? কিন্তু সেই ইউনিটিটো মই ভাবিলোঁ এই প্ৰগ্ৰেমটোত আছে। আৰু যেতিয়াই আমি সেই ভিডিঅ'টো চাইছিলোঁ মানে মোৰ এনেকুৱা ফিল হ'ল যে মই কথা পাতিব লাগে। তোমাৰটো বাৰু মই ইনফেক্ট আগতেও এটা তোমাৰ ভিডিঅ' ভাইৰেল হৈছিল চাগে,
কোনটো বা মেক্স পুৰা ভাইৰেল
ভাইৰেল হৈছিল কোনোবা এটা ভিডিঅ' আজিৰ পৰা হ'ল কেইটামান বছৰ
এটা ইয়াৰ আৰু এটা সেইটো সময়ত অলপ ট্ৰেজিক হয় দুখৰ হয়, কিন্তু সেই ইয়াৰ দেউতাক ঢুকাই গৈছে কেইদিনমান যোৱা বছৰ ন
May 27th পিতা ঢুকাইছিল।
সেই সময়ত মানে ইয়াৰ দেউতাকৰ এটা সপোন আছিল, তই কৈ দে নেকি?
পিতাৰ লাইক এনেকুৱা লাষ্ট উইচ এটা আছিলে মোক, মানে আগতে পিতা যেতিয়া ভালে থাকে তেতিয়া মোক কয় আৰু যে পিতাই মই যিদিনাখন মৰি যাম তই সেইদিনাখন কিন্তু মোৰ চিতাৰ কাষত গৈ, পিতাৰ খুব ফেভৰেট আছিলে অৰুণ দাস, অৰুণ দাস ঢুকালে অৰুণ দাস, অৰুণ দাসৰ তুমি জানো জানা শুন গানটো তই মোৰ চিতাৰ কাষত গাবি আৰু চাবি তই মোক যেতিয়াই বিচাৰ তেতিয়াই তেনেকৈয়ে পাবি। তো মই পিতাৰ তেনেকুৱা পিতা ঢুকাই গৈছিলে আৰু পিতাৰ চিতাৰ কাষত বহি পেলাই তুমি জানো জানা শুন গাইছিলোঁ আৰু এইটো ভিডিঅ' অলপ ভাইৰেল হৈ গৈছিলে।
এইটো মানে সেই বস্তুটো বিৰাট মানে বেলেগ ধৰণৰ, এইবিলাক আমি শব্দৰেই ক'ব নোৱাৰোঁ, কিন্তু তাতেই বুজি পাই যে কিমান তেওঁ শ্ৰদ্ধা কৰিছিল তুমি যে ইমান পেচনেট হয় তোমাৰ গানখিনিক লৈ পালে আৰু বিশ্বাসটো সেইটোতে ওলাই যায়। এতিয়া তুমি নাম ৰাখিব লাগিব
জানো, আই এম ট্ৰাইং
নাই চব মানে কি চব বস্তুৱে আকৌ এটা ক'ৰবাত গৈ পাব আছিল নিজে নিজে মিলি যাব,
নাজানো ৰে কেনেকৈ ক'ত লিংক আপ হৈ যায় কোনো গম নাপায়,
আচৰিত কথা ন সেইটো
বেলেগ কথা।
এই ডেষ্টিনী বোলা বস্তুটো আমি কৈহে থাকোঁ,
সেইটো কাৰণে বিশ্বাস কৰোঁ বুলি কৈছে।
অঁ মানে বিশ্বাস নকৰি কি কৰিম ন, ইয়াতে চায়েন্স ভৰাই লাভ নাই, এইটোৱে চায়েন্স।
মই তোমাৰ এতিয়া মই ৱৰ্ডটো কৈছোঁ পডকাষ্টৰ প্ৰথম এপিচড পাই চাইছোঁ মানে, গম পাইছানে? মই সেইটো এপিচডৰ পৰাই চোৱা মানে ফুল ফ'ল' ঠিক আছে, মই কথাটো কৈছোঁ যিদিনাখন এয়া আহিছে মেছেজ আহিছে মোৰ, মই লাইক আমাৰ আড্ডা হয় হা ঠিক আছে, আমাৰ বাইপাছ নগাঁও উৰিয়াগাঁও চক বুলি আমাৰ জেগা এটা আছে, তাতে আমি খুৰী দোকান থাকে ন এনেকুৱা খুৰী দোকান
তিনিআলিৰ দোকান খুৰী
বহি আছোঁ ঠিক আছে, গোটেই ল'ৰাখিনি আড্ডা দি আছোঁ, মই আছোঁ মোৰ দাদা এজন আছে পল্লৱ দা এনেকৈ লগৰ আছে আৰু ঠিক আছে। তাৰপিছত ঘপকৈ মই এটা মেছেজ পাইছোঁ, সেইখিনিতো পূৰা ইয়াৰ আহি আছে ন'টিফিকেশ্যনছ আহি আছে, ফলোৱাৰ্ছ আহিছে পাপন দাৰ এইটো পিছৰ পৰা। তাৰপিছতে মই দেখিছোঁ মেছেজ এটা আহিছে নিতুপল শইকীয়া আই গেছ, তাৰপিছত মই মেছেজটো চাইছোঁ ডিয়েৰ ছাৰ,
ছাৰ ছাৰ মাজে দিছে আচৰিত কথা
কি হৈ গ'ল। তাৰপিছত মই দেখিছোঁ এইটো অবয়ব ভূঞাৰ আন্তলত মাতিছে, মই প্ৰথম প্ৰথম মোৰ লগৰ এজনী আছিলে হা পৰিমিতা, পৰিমিতা শইকীয়া তুমি চিনি পাবা চাগে, এই ইটো সিটোৰ এই ফুকননীৰ লগত পৰিমিতাক ফোন কৰিছোঁ প্ৰথম প্ৰথম চিয়'ৰ হ'ব কাৰণে, পৰিমিতা তইতো এনেকৈ অব্যৱৰ্তাত কৰিছিলি, তাৰ টীমৰ বাৰু কোনোবা এনেকুৱা নিতুপল বুলি কোনোবা আছেনে? তাই কৈছে আছে আছে। মই কৈছোঁ আচ্ছা ঠিক আছে তেন্তে। তাৰপিছত মই পল্লৱ দাক ও পল্লৱ দা এইটো চোৱা
মোৰ আকৌ কেছ তেনেকুৱা ই চাগে তই এক ঘণ্টামানৰ পিছত মোৰ ইয়াৰ পৰা নিতুপলে যেতিয়া ফোন আহিছে মই গৈ আছোঁ মনগীতৰ পৰা, মই তেতিয়া যোৰহাট গৈ আছোঁ সেইদিনাখন আমাৰ প্ৰগ্ৰেম আছিলে যোৰহাট, ই মোৰ এক ঘণ্টামানৰ পিছত ফোন কৰিছে অ' এইবোৰ কি হৈ আছে কৈছে, মই বোলো ময়ো নাজানো কি হৈ আছে, ই কৈছে তোৰ মেছেজ আহিছে, মই বোলো মেছেজ আহিছে ফোন কৰিছে, এইবোৰ সঁচাকৈ হয় নে মই
ইমান হেয়া নহয় দেই,
নহয় নহয় মই তাৰপিছত মই কৈছোঁ মই এইবোৰ সঁচাকৈ হয় নে নাজানো, কিন্তু মই ৰিপ্লাই মই এতিয়া নকৰোঁ, মই এইটো কি কৰিম এতিয়া মই ৰিপ্লাই মই গম নাপাওঁ, মই দেৰিকৈ ৰিপ্লাই কৰিছোঁ চাগে পিছত
ভেৰিফাই কৰিব লাগিব একাউণ্টকেইটা
লিটাৰেলি তোমালোকে প্ৰথমবাৰ এতিয়ালৈকে যিমানখিনি চলাই আছা, যিমানখিনি কৰিছা, সঁচাকৈ বৰ ধুনীয়াকৈ কামখিনি কৰি আছা মানে। তো সেইটো পডকাষ্ট হিচাপে আমাৰ প্ৰথম বুলিও কোৱা নহয়, এইটো বুলি নহয়, কিন্তু চাওঁ তোমালোকৰ ভাল কণ্টেণ্ট কাৰণেই চাওঁ, কোৱালিটি কণ্টেণ্ট ৰাখিছাৰ কাৰণে আমিও চাই ভাল পাওঁ, আৰু বাকী অডিয়েঞ্চখিনিও তোমালোকৰ যিমানখিনি আছে তেওঁলোকে আদৰি লৈছে। তো সেইটো কৰি যোৱা, আৰু আমি আহিবলৈ পাইছোঁ আচলতে আমাৰ, আমি লাকি
নাই, আমি মানে কি কওঁ ময়ো নাজানো এইবিলাক, বাট দেন আমিও আৰম্ভ এনেকেই কৰা, আমি একো ভবা নাছিলোঁ এক বছৰ পিছত কিবা এনেকুৱা কৰিম বা কিবা, কিন্তু এই পডকাষ্টে মানে মই যিহেতু নিজে বাহিৰত হয়তো হোষ্টেলত থাকি পোৱা নাছিলোঁ, মোৰ দুৰ্ভাগ্য যে মই সেই অভিজ্ঞতাখিনি নাপালোঁ, পডকাষ্টে মোক তাতকৈ বেছি সৌভাগ্য দিলে যে মই ইমান ভাল ভাল টেলেণ্টেড মানুহক মই এনেকৈ ঘৰতে হওক বা বাহিৰতে হওক গৈ লগ পাওঁ, বা এই চিনাকিবোৰ হ'লে মানে এনেকুৱা হয় আজি যদিও প্ৰথমবাৰ লগ পাইছোঁ, এইটো আমাৰ চাগে জীৱনৰ গোটেই শেষৰলৈকে থকা সময়খিনিৰ প্ৰথম আৰম্ভণি এটা মানে, আৰু ইয়াতে সম্বন্ধ থাকি যায়,
সেইকাৰণে সময়ৰ কাৰণে পাইছোঁ, আজি প্ৰথম পাইছোঁ, প্ৰথম ফিল হোৱা নাই ন এতিয়ালৈকে,
নাই এনে ফাৰ্ষ্ট টাইম লগ পোৱা নিচিনা ফিল হোৱা নাই মানে,
আমাৰ মানে সেইটোৱেই
আৰু।
এতিয়া বাকী আজি গান শুনিম অলপ দুজনৰ মাজত, এতিয়াই শুনি দিব পাৰি নেকি,
তাইৰ ওচৰলৈ যাব নেকি,
জোনাকটো বিচাৰি ল'ব তাই,
অঁ সেইটো পাৰি,
মই আকৌ মানে এইটো প্ৰিভিলেজ লওঁ লাইভ পুৰা হেডফোন লগাই, সেইটো মই মিছ নকৰোঁ,
জোনাক বিচাৰোঁটো সেইটো গানটো দাদা এজনে কম্প'জ কৰিছিলে মোৰ, তেখেতো মন গীতৰ, আমি আমি মই আমি 2022 পাৰ্টিচিপেণ্ট আছিলোঁ, তো তাত আহিছিলে বিদ্যুৎজ্যোতি মোহন বুলি, তেওঁ ইউনিভাৰ্চিটি ছিনিয়ৰ আছিলে, সেই তেওঁৰ ভকেলটো টেক্সাৰটো বেলেগ মানে, চুফি টুফি গালে
আমাৰ কাৰণে লৰ্ড আৰু
লৰ্ড বিদ্যুৎ বুলি কওঁ, লৰ্ড বিদ্যুৎ দাৱাৰ, তো তেওঁ বিৰাট ধুনীয়াকৈ, তেওঁ তেতিয়া সেই ইউনিভাৰ্চিটি থাকোঁতে মই তেতিয়া ক'লোঁ আৰু যে কম্পিটিশ্যনটো আপোনাৰ এটা ল'ম, এদিন তেওঁ গাই থাকোঁতে ক'লে এইটো হয়তো তোমাৰ ভইচত চাগে ভাল লাগিব, আমি কৰোঁ, তাত কৰিলোঁ, মিউজিক মিউজিকটো তোমাৰ চিনি পাবা চাগে, সকলোৰে চিনাকি নাম এটা বুলবুল দাসদা, তেখেতে মিউজিক কৰিছে, আৰু মানুষ কাম মহন্ততে গীটাৰ কৰিছিলে, বিৰাট মানে মোৰ ভাল লগা এটা কাম আৰু,
শুনো শুনো,
জোনাক বিচাৰোঁ কেনিবা আছে পোহৰৰে বাট, তৰা গণিছো প্ৰতিবাৰেই হেৰাহায়া, জোনাক বিচাৰোঁ কেনিবা আছে পোহৰৰে বাট, তৰা গণিছো প্ৰতিবাৰেই হেৰাহায়া, ইফালে সিফালে জোনাকি বিচাৰি উজুতিত পাওঁ আঘাত, জোনাক বিচাৰোঁ কেনিবা আছে পোহৰৰে বাট, তৰা গণিছো প্ৰতিবাৰেই হেৰাহায়া, মোৰ দুচকুৰ হেঁপাহৰ কিৰণেৰে উজ্বলাই তুলিম আকাশ, মোৰ সপোনৰ দুপাখিৰ বতাহে উৰুৱাই নিব মুকলি হ'ব পথ, মুকলি হ'ব মন, ফুলিব জোনাক জোনাক, জোনাক বিচাৰোঁ কেনিবা আছে পোহৰৰে বাট, তৰা গণিছো প্ৰতিবাৰে হেৰাহায়া,
টানিব বঢ়িয়াকৈ পাৰা না, নহয় টেক্সচাৰটো বৰ ধুনীয়া ন ভইচৰ
টানাত ভাল
থেংক ইউ ই মাৰিব মানুহ নাই চবৰ চবৰ ৰেঞ্জবোৰ বেলেগ বেলেগ চবৰ ভোকেল টেক্সচাৰ বেলেগ চবৰ টেক্সচাৰ বেলেগ বেলেগ
এটা কিবা সেনেকুৱা ফোক শুনিব মন আছিল
যমুনাৰ বালিতে বহি শ্যামকানু বজাই বাহী চৰণ ধোৱা প্ৰাণ সুখী আহা ৰাধা বৃন্দাবনে যা যমুনাৰ বালিতে বহি বন্দে মায়া লাগাইছে গাইছে পীৰতি শিখাইছে বন্দে মায়া লগাইছে বন্দে মায়া লগাইছে পীৰতি শিখাইছে বন্দে মায়া লাগাইছে পীৰতি শিখাইছে দিৱানা বনাইছে কি যাদু কুৰিয়াৰ বন্দে মায়া লাগাইছে কি যাদু কুৰিয়াৰ বন্দে মায়া লাগাইছে বন্দে বন্দে
এতিয়াহে মহলটো ভাল লাগিছে ধুনীয়া মহল লাগিছে
গানৰ মাজত গলে বেলেগ হৈছে
অঁ কিয় বা সেইটো হয়
সেইটো পাৱাৰেই এক্সিডেণ্ট হৈছিল হা মই কৈ আছো সেই ট্ৰিটমেণ্টৰ কথাটো কওঁতে কোৱাৰ কাৰণে কৈছো তো পিতাৰ হৈছিল কি ব্ৰেইনৰ এইফালে ভিতৰত ফ্ৰেকচাৰ হৈছিল ব্লাডটো জমা হৈ গ'ল ঠিক আছে পিতা 37 days আছিল ICU তোমাৰ আমাৰ তাতে চিমছ বুলি এখন হস্পিটেল আছিলে তো চিমছত ৰখা হৈছিলে পিতাক তো পিতা যেতিয়া 20 days হৈছে আৰু তেতিয়া হা ডক্টৰে মোক কৈছে পিতা অকণমান অকণমান ৰিকভাৰী হৈছিল আৰু পিতা পিতা মই তেতিয়া ডক্টৰক সুধিছিলোঁ পিতা কেনেকুৱা গান চান শুনাব পাৰি নেকি তাতে পিতাৰ সেই কনচিয়াছনেছটো ঘূৰি আহে মানে পিতা পূৰা এয়া নাছিলে ন মানে জ্ঞানটো নাছিলে যেতিয়া পেডতে আৰু পূৰা তেতিয়া মোক ডক্টৰে কৈছিলে দিব লাগে মই তেতিয়া হেডফোনডাল কিনি আনিছিলোঁ হেডফোনডাল কিনি আনি পিতাৰ ভাল লগা গানখিনি পিতাক ডেইলি 10-15 minutes শুনাইছিলোঁ তাৰপিছৰ পৰা পিতা অলপ সুস্থ হৈ আহিছিল চ' ইট ৱৰ্কছ
এইটো বাহিৰত আজিকালিতো প্ৰচলিত হৈছে কিন্তু একচুৱেলিও যদি চাব যাওঁ ন কিমান শক্তি আছে মানে
যদি তেওঁ মিউজিকটোৰ প্ৰতি শ্ৰদ্ধা কৰে তেখেতে যদি মিউজিকটো লয় সেই তেওঁৰ মনত সেইটো আছিলে কাৰণে চাগে সেইখিনি তেওঁৰ ব্ৰেইনটো বা
নিজৰ বস্তু আচৰিত বস্তু এইবিলাক বস্তু মানে আমি খুব সাধাৰণতে লৈ লওঁ ন, সেইকাৰণে কেতিয়াবা আমি আমিও ইয়াতে যেতিয়া বহি কিছুমান কথা পাতোঁ একদম সাধাৰণ কথাইও অসাধাৰণ ইম্পেক্ট এটা এৰি দিয়ে। চাপ'জ এনেকুৱা এতিয়া মিউজিকটো আমি কি ভাবোঁ যে স্পটিফাইত শুনিম বা হয়তো গানত লগাই পেলাই শুনি পেলাই ৰাতিপুৱা উঠিয়ে গান এটা শুনিব মন যায়, কিন্তু নাভাবোঁ যে সেই গানটো কিমান এটা দিনটোৰ কাৰণে ইম্পেক্ট হৈ যায় ন, এটা ৰাতিপুৱা উঠি ভাল গান শুনিলে গোটেই দিনটো ভাল যাব পাৰে। চ' এইবিলাক বস্তু মানে সৰু সৰু বস্তু, এইবিলাক সৰু সৰু বস্তুৱে আচলতে আমাৰ গোটেই জীৱনৰ এইখিনি ভেলুখিনি বা যোনটো অৰ্থটো সেইটো আৰু স্পষ্ট কৰি দিয়ে।
আৰু যি দিছে আমাক এইখিনি এতিয়ালৈকে গানৰ কাৰণে পাইছোঁ ন,
মিউজিকৰ কাৰণে ইমানখিনি,
আৰু কি হয়গৈ নাজানো, কিন্তু এতিয়ালৈকে যিমানখিনি পাইছোঁ মানুহখিনি পাইছোঁ মৰমখিনি পাইছোঁ, এতিয়ালৈকে তোমালোককো পাইছোঁ ধৰি লোৱা নতুন 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 চিনাকি ন, তো সেইখিনি মিউজিকৰ কাৰণেতো পাই আছোঁ।
আৰু এটা বস্তু মানুহে খুব আণ্ডাৰ ভেলু কৰে যেন পাওঁ, আমিও বহুত ক্ষেত্ৰত কৰি দিওঁ, সেইটো হৈছে সম্বন্ধবোৰ, মানে একদম মানে ঘৰুৱা সম্পৰ্কটো বা ক্লোজ ফ্ৰেণ্ডছ বা সেইখিনিৰ বাহিৰেও এটা সাধাৰণ সম্পৰ্কও বহুত দৰকাৰী, মানে আমি 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 সেই বস্তুটো ভেলু নকৰোঁ একেবাৰে।
কিন্তু কেতিয়াবা এনেকুৱা হয় ন, তোমাৰ তেজৰ সম্পৰ্ক কেতিয়াবা তোমাক বিপদৰ সমান নাথাকে, সেইটো বুলি কোৱা নাই যে আমাৰ নাই আছে, কিন্তু কেতিয়াবা তোমাৰ তেজৰ সম্পৰ্ক নাই ধৰি লোৱা, তোমাৰ এনেকুৱা বন্ধু বা এনেকুৱা অচিনাকি মানুহ, তোমাৰ তোমাৰ ভগৱানৰ নকৰক যদি কাৰোবাৰ এনেকৈ ব্লাড দিব লগা হয় সেইখন তুমি তুমি তেওঁক চিনি নাপাবওতো পাৰা, সেইখিনি ক্ষেত্ৰত তোমাৰ অচিনাকি মানুহজনে তোমাৰ কাৰণে ভগৱান,
বহুত ক্ষেত্ৰত এনেকুৱা হয় ন আজিকালি দেখা যায়,
বেলেগ ধৰণৰ এটা কথা,
তেজৰ সম্পৰ্কই যে আগতে সম্পৰ্ক বুলি ধৰিছিল সেইটো নহয় আৰু আজিকালিৰ সময়ত, আজিকালি মনৰ সম্পৰ্ক,
ধুনীয়া
ভাইবটো,
ভাইবটো ভাইব মিলিব লাগে, ভাইব মিলিব লাগে, ভাইবটো মিলি ভাইবটো নিমিলে কিন্তু একো নহয়, মানে একো আউটপুটো নহয় একো পজিটিভো নালাগে, সেই ভাইবটো মেইন, সেই ভাইবটো এনাৰ্জি।
বাকী আৰু তুমি গিটাৰ বজোৱাৰ কথা আজি গম পাইছোঁ বাৰু,
অঁ এনেই আৰু এইবিলাক মাজে মাজে
শুনিব লাগিব ন, আমি
একো মোৰ শুনাব পৰা কেপেবিলিটি নাই, মোৰ মানে
ক'বলৈ 8 বছৰ
মই এনেই টং 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 টংটো 8 বছৰ জানো, কিন্তু মানে মোৰ এনেকুৱা হৈছে কেতিয়াবা চাপ'জ বেছি মনোটনাস হৈ যায় ন, বোলে টেবুল এখনতে বহি কাম কৰি আছোঁ, তাৰপিছত এই ৰীলটো চোৱাতকৈ গিটাৰখন বজাই দিয়াৰ লৈ অঁ এইটো ধুনীয়া এটা সুৰ বনি থৈছে, কেতিয়াবা বোলে মিউজিক ভিডিঅ' বনাম মাজত থৈ দিয়া যায়। আৰু আৰু কিবা এটা শুনিম
গাওঁ নেকি,
তাই
চিনাকি
হোৱাৰ প্ৰথম গানটো
এইটোৱে, গানটো এটা ষ্টৰী আৰু
মোৰ
তাইক লৈ,
আৰু মই মানে ভাবিছিলো কি মোৰ তাইজনীও গান গাব, এইটো এটা ইমাজিনেশ্যনহে আছিল দেই।
আচ্ছা
বাৰু আমি ভাবি ললো,
ঠিক আছে একসেপ্ট কৰি ললো দিয়া।
নারুম নাই নারা চিতি আকা হলে তাই আহুন আহুন করে হাই লাজতে জেনিতে নি চাই মোৰ মন যে কিয় পগলা হাই চিতি আকাশ হলে তাই আহোন আহোন কৰে হাই লাজতে জেনিতে নি চাই মোৰ মন যে কিয় পগলা হাই পিছে তাই যেতিয়া কথা পাতে মোৰ সতে পিছে তাই যেতিয়া কথা পাতে মোৰ সতে মই তেতিয়াহে ভাবোঁ যে কোনোবা ইমান ধুনীয়া সঁচাকৈ কেনেকৈ হ'ব পাৰে ৰে, লাল নাৰা হেই লাল নেই নাৰ নাৰা হেই নাৰা হেই নাৰ নাৰা হেই নাৰ নেই লাল লাৰা হেই তাই যেতিয়া ইনষ্টাগ্ৰামত সেই ৰিলছবোৰ দিয়ে তাই যেতিয়া ইনষ্টাগ্ৰামত সেই ৰিলছবোৰ দিয়ে মই ঘৰৰে এটি কোণতে লুকাই লুকাই এই গান গাই থাকোঁ জানানে, কিজানিবা এদিন তোমাৰ লগত এটা ডুৱেট কৰিব পাৰোঁৱে, ঐ পিছে মই বেয়া গাওঁ দেই, এণ্ড আই ডোণ্ট থিংক আমাৰ ভইচ টেক্সচাৰ মিলিব চাগে। আচ্ছা কথাখিনি ডাইৰেক্টে কওঁনে এতিয়া, শুনা চোন শুনা এবাৰলে হ'লেও কোৱা মোৰ এই ফিলিংছখিনি আরে বাবা ইমানকে যে কয়ে আছো কিবা তো রিপ্লাই তো দিয়া যেতিয়া তোমাকে কাহতে দেখো জানানে সচাকে তেতিয়া মোর চকুয়ে নেদেখে আন একুয়ে লগর পুরে পিছে বারে বারে হাঁহে মোরো পথত যেতিয়া কওঁ সিহঁতক তুমি হবা মোৰ এদিন সঁচাকে আৰু তেতিয়া সিহঁতে হাঁহি হাঁহি উৰাই দি কি কয় মোক জানা লা 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 তাই চন্দ্ৰ তই বাউনা আৰে ভাই তহঁতৰ মাজত নহয় একো ভাওনা বাদ দে বুজিছ আৰু এনেকৈ যেতিয়া শুনো ন ঐ মোৰ কিবা কাণো কাণো লাগে অ' ঐ তুমি বুজিছা ন
কিন্তু এতিয়া চাপোজ এনেকুৱা টাইপৰ এইটো এটা টাইপে হৈ যায় গানৰ ন কিবা কিবা নাম থাকে নে এইটো মানে এনেকুৱা ষ্টাইলৰ গানবিলাক যে কথা কোৱা টাইপো অলপ হয়
নাম নাথাকে এনেকুৱা
এতিয়া নেক্সট গানবিলাক এনেকুৱা ষ্টাইলৰ হ'বনে তুমি ভেৰাইটি ট্ৰাই কৰি থাকিবা
মই ট্ৰাই কৰিম
তাৰ মই দেখিলোঁ দুটাই এতিয়া ফ'কৰ পৰা গৈ এইটো আহিলে ধৰা দুটাই বেলেগ ভেৰি নাইচ
থেংক ইউ
বঢ়িয়া লাগিল এতিয়া
নেক্সট তো মই কাপ নাম আৰু এইখিনিতে কৈ থওঁ মানে কাপনামখন এটা এখন শ্বৰ্ট ফিল্ম হয় তো ৰক্তিম ৰঞ্জন বসুমতাৰীৰ দ্বাৰা এখন শ্বৰ্ট ফিল্ম কাপনামটো হৈছে কাপনাম কিছুমানে কাবনাম বুলিও কয় আৰু কাবান বুলিও কয় কিছুমানে দেই মানে এটা মিচিং ভাষাত মানে তেওঁলোকৰ এটা বিননি মই যিমানখিনি জানো তেওঁলোকৰ পৰা মই সেইখিনি গম পাইছিলোঁ আৰু মিচিংসকলে যেতিয়া দুখত বিনায় কাৰোবাক মানে কোনোবা ঢুকালে ধৰা কোনোবা আপোনজনক যেতিয়া হেৰুৱায় তো সেই সেই কাহিনীটো তেনেকুৱা ধৰণৰ এটা মিচিং পৰিয়ালৰ ওপৰত এটা হেৰি হয় তো ককায়েক ভনীয়েকৰ এটা মাজৰ এটা কাহিনী আৰু তেওঁলোকৰ শ্বৰ্ট ফিল্মখন ৰিলিজ কৰা নাই এতিয়ালৈকে আৰু সেইখনে ইণ্টাৰনেশ্যনেল কি নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল ডিমাপুৰ যোনটো হৈছিলে তাতে বেষ্ট এক্সপেৰিমেণ্টেল ফিল্ম হিচাপে পাইছে আৰু ইফিত ছিলেক্ট হৈছিলে তো সেইটো আমাৰ কাৰণে এটা বহুত মানে ডাঙৰ
মানে ইণ্ডিপেণ্ডেণ্ট চিন এটা বেলেগ ধৰণে আণ্ডাৰ কাৰেণ্ট হৈ আছে কিন্তু
একদম একদম
কোনোবা এদিন এনেকুৱা বুম মাৰিব এই তোমালোক পূৰা আকাশ পাতাল
সেইখনটো কম্প'জ কৰিছিলেতো অমিত বৰোদা তাৰ লগত আকাশদ্বীপ দা তেওঁলোকে সেই এটা টীম আৰু আমাৰ গোটেই এটা টীম
এই আমাৰ অসমৰ ন ইণ্ডিপেণ্ডেণ্ট মিউজিকৰ চিনটো ন বহুত আগৰ পৰাই ষ্ট্ৰং শংকৰদেৱৰ দিনৰ পৰাই ইণ্ডিপেণ্ডেণ্টেই হৈ আছে হয়
সেই বস্তুটো কিন্তু এই ইণ্ডিপেণ্ডেণ্টটোক আণ্ডাৰ ৰেট কৰি ৰাখে মানে সদায় চবেই এনেকুৱাভাৱে ইণ্ডিপেণ্ডেণ্ট মানে পপুলাৰ হ'ব নোৱাৰে ইণ্ডিপেণ্ডেণ্ট মানে পইচা থাকিব নোৱাৰে ইণ্ডিপেণ্ডেণ্ট মানে ষ্ট্ৰাগল সেইটো বুলি ভাবে ন
যদি এইটো কাৰণে ষ্ট্ৰাগল হয় অ'কে আমি এনেকুৱা ষ্ট্ৰাগল কৰিব
লাগে কমাৰ্চিয়েলাইজ
এইটো কমাৰ্চিয়েলো কৰিছোঁ দেই মানে বিহু সুৰীয়াও মই কৰিছোঁ মই সেইটো লগতো কাৰণ জড়িত মানে মই ধৰি লওক মই তেনেকুৱা বিহু সহযোগ কৰোঁ কেতিয়াবা মানে চব কৰিব লাগিব ন
চব ভেৰাইটি থাকিব
চব কৰিব লাগিব তো এইখিনিও যদি মোৰ মৰমৰ গান সেইখিনিওতো গান তো অডিয়েঞ্চ
বেলেঞ্চ কৰিব লাগে ন এটা যদি মই ভাল পাই কৰি আছে এটা মই কমাৰ্চিয়েলি অলপ
কিন্তু এনেকুৱা নহয় যে এইখিনিয়ে ভাল পাওঁ মই মিউজিক তুমি সেইটো যেনেকুৱা ধৰণৰ মিউজিকে নহওক চব শুনাটো দৰকাৰ তেতিয়াহে মানে তাৰ বস্তুখিনি আমি যদি কিবা বেয়া বুলি নকওঁ কাৰোবাৰ কাৰণে সেইটো ভাল সেইটোৰ পৰা আমি যদি কিবা এটা ল'ব পাৰোঁ সেইখিনি যদি ভাল কিবা এটা বাচিব পাৰোঁ এনাফ সেইটো সেইটো লৈ পেলাই আমি কিবা কৰিব পাৰোঁ ন
আছে পাৰি
আৰু এই গানটো আছিলে ৰৈ আছোঁ মই গানটো এনেকৈ ভিডিঅ' কৰিছিলে আৰু সেই সেইটো এটা মৰমৰ গীত আৰু তেওঁলোকে এটা ফোন কৰিছিলে ক্লাব হাউচত চিনাকি আমাৰ তেতিয়া লকডাউনৰ টাইমত আৰু একো কৰিবলৈ নাই একদম বেকাৰ দুনিয়াৰ বেকাৰ মই আছোঁ চাগে তেতিয়া চিনাকি হ'লোঁ ৰাতিপুৱা 6:30 বাজি যায় ক্লাব হাউচত গান গাওঁতে গৈ আৰু এনেকুৱা এটা মেহফিল বনিলে এনেকুৱা মানুহ কিছুমান লগ পালোঁ মিউজিকৰ লগত ৰিলেটেড তো সেইখিনি মানে আমি ভবা নাছিলোঁ তেওঁলোকৰ লগত কথা পাতিম বুলি তেতিয়া ৰক্তিম দাই কণ্টেক্ট কৰিলে যে গান এটা আছে মোৰ শ্বৰ্ট ফিল্মখনৰ গানটো মোক পঠাইছে মোক পঠাইছে আৰু মই ঠিক আছে গানটো পঠাওঁ যদি মোৰ কম্পজিশ্যনটো মোৰ ভইচত যদি মই শ্বুট কৰিবলৈ হ'ব তেতিয়া মই গাম তো গানটো শুনিলোঁ মই 3 বাৰ শুনিছোঁ কণ্টিনিউ তাৰ মই এটাই ফোন কৰিছোঁ কেতিয়া গাব লাগিব বাৰু, মই এনেই কৈছোঁ মানে, কাৰণ ইমানেই মোৰ মৰম লাগি গ'ল মানে গানটো, দুখৰ গান, তেওঁ মোক চিটুৱেশ্যনটো বুজাই দিলে, শ্বৰ্ট ফিল্মখনৰ কাহিনীটো নকওঁ বাৰু এতিয়া ৰিলিজ কৰা নাই ন, তো এটা ককায়েক ভনীয়েকৰ এটা কাহিনী আৰু একদম, তো সেই এটা ভনীয়েকক হেৰুৱালে এটা দুখত যিটো ককায়েকৰ এটা মনৰ পৰা ওলে সেই তেনেকুৱা ধৰণৰ। মই অন্তৰতে গাইছোঁ এইটো, এইটো পাপন দাই শ্বেয়াৰ কৰিছিলে, এইটো থেংকছ টু পাপন দা আৰু থেংকছ টু মন গীত, আৰু সেইটো চাগে সেইটো কাৰণে আজি ইয়াত আছোঁ।
অঁ নট এক্সেক্টলি চেল্টাই
সময়ৰ বান্ধোন দুচকুৰ কান্দোন উ খহি উঠি ৰঙা নৈৰ দুচকুত অভিমান সামৰি আতৰি যাই তাই মোকে কন্দুবাই পাৰিলে আহিবি মোলে চাই হাঁহিবি দুবৰি হৈ মই ৰ নিয়ৰ সাৱতী বহু পৰ আজি হল বগলি যাকো বাহলৈ গল ওলাই আহ্বনী তই তই জয়ী হ বুলি কওঁ মোক সেউজ হাঁহি হৈ ৰৈ আছো মই বাটে চাই তোলৈ ধূলি উৰি আবেলিবোৰ লৈ অকলো অকণ বেৰ মেন তয়াল দুমকল ধনি বেছি
নুম ক্ষিয়ৰি গৈছে।
থেংক ইউ,
ধুনীয়া লাগিছে দেই।
সেইটো মানে তোমাৰ ককায়েক ভনীয়েক যেতিয়া লুকা ভাকু খেলি থাকে ভা বুলি কওঁ মানে খুব ভাল খেলে,
আৰু ফিলটো আহি যায় মানে,
সেইটো বিৰাট মৰমৰ গান এইটো, আৰু কেনেকুৱা কি হৈছে নাজানো, কিন্তু ইয়াৰ পৰা গাইছে
ধুনীয়া লাগিছে গম পাই ন,
বঢ়িয়া গান এইটো,
আজি কথা পাতি কিন্তু বহুত মজা লাগিল,
আমাৰো ভাল লাগিছে,
ফিলটো মানে ফিলটো বেয়া মজা লাগিছে,
ভাইবটো
ভাইবটো বেয়া মজা লাগিছে, মানে মই নাজানো চাই থকা মানুহে একেধৰণে পাবনে নাই, কিন্তু যোনটো এতিয়া ইয়াৰে পৰিৱেশ বনিছে বা যোনটো মই এনজয় কৰি আছো ন, থেংক ইউ চ' মাছ,
থেংক ইউ চ' মাছ,
মাতা চাতাৰ কাৰণে থেংক ইউ ক'ব নালাগে,
মাতাৰ কাৰণে মানুহ চাগে সেইখিনিও পাব ন,
অঁ সেইটো আৰু এইবিলাক য'ত গৈ পায় আৰু, শেষৰ ফালে দুজনে একেলগে কিবা এটা কৰিলে ভাল পাম, কিবা এটা কৰিলে মানে গানটো গালে মেক্সি আৰু বেলেগ কৰিব পাৰিলো,
অকণমান বেলেগকে ভাবে আৰু থিংকিং
মই ভাবিব লাগিব
না, আমি উৎপাতো কৰো বাৰু, আমি সঁচাকৈ আমি
এটা উৎপাত লাগে,
আমি যদি থাকো ন, আমি মন গীতত যেতিয়া
বহুত উৎপাত কৰা যায়, বহুত
উৎপাত উৎপাত কৰোঁ মানে বেলেগ ধৰণৰ, সেইখন ফিল বেলেগ, আৰু আৰু এখন ফিল আছে, মই বিহু শ্ব' যেতিয়া কৰোঁ, মই যোৱা দুবছৰ বাৰু আচুৰ্য দাৰ লগত কৰিছোঁ, যোৱা আচুৰ্য বৰপাত্ৰ, তেওঁ কিন্তু বহুতখিনি ক্ষেত্ৰত গাইড কৰিছে দেই, এইখিনি যেতিয়াই য'তে নহওক তেওঁ ষ্টেজৰ মোৰ ভয়টো যে সেই তেখেতৰ পৰাই সেই ভয়টো আঁতৰিলে,
সেইটো এটা বেলেগ এয়া হয় ন, ষ্টেজত পাৰফৰ্ম কৰা ভয়,
ষ্টেজৰ ভয়টো আগতে আছিলে মানে কৰিছিলোঁ যদিও, মানে সেই বাহিৰত অসমৰ ইমানখিনি ঠাই ঘূৰা নাছিলোঁ, তেওঁৰ লগতে ঘূৰিছোঁ, যোৱা দুটা বছৰ তেওঁৰ লগত বিহু সময়ত কৰিছোঁ, তো সেইটো সেই দুইখন মোৰ পৰিয়াল বেলেগ, মানে মন গীতৰ পৰিয়ালটো বেলেগ, এইখন পৰিয়ালো বেলেগ, মন গীতত থাকিলে বেলেগ এটা ভাইব, এইফালে থাকিলে বেলেগ এটা ভাইব, তো সেই বেলেগ ধৰণৰ আৰু,
কিবা থাকিব লাগে অলপ বেলেগ বেলেগ জোন
একদম, এতিয়া গা কি গা
কি গাম,
তই গা কিবা,
মই তই গাব পাৰি,
দুজনে একেলগে
কি গাবি ক,
ফালি দিয়া কিবা এটা গাই দিয়া,
আংচি বাৰিয়া পেকচাম চাচে ৰংগথম দিরেং দপনা ইনোদে রেবাং চি সগথম গোগাই ভাই গোসাই ভাই দিরেং ভাই গোগাই ভাই গোসাই ভাই দিরেং ভাই আং চি বারিয়া পেক্সাম সাচে রংগতম দিরেং দোকনা ইনোদে রেবাং চি সগতম পথে দি যেতিয়া রজা যায় সুখৰ চাইৰেন বজায় পথৰ কাষৰ কোনোবা ভোকাতুৰ শিশু ডাষ্টবিনতে রাজপথে দি যেতিয়া রজা যায় সুখর সাইরেন বজায় পথর কাখর কোনোবা ভুকাতুর শিশু ডাস্টবিনতে লুকায়
কেমেৰা চেমেৰা টহজ মহজ হৈ গৈছে
কিন্তু কেমেৰা আঁৰত থকা মানুহকেইজনতো জেনত
ইহঁতৰ ছুপাৰষ্টাৰ
বিৰাট নিতুপল আৰু
হিমাংশু
হিমাংশু
ইহঁতে এতিয়া কি মিলাই এতিয়া সিহঁতে চাব লাগিব আৰু কিন্তু আজি কাট কৰিব মন যোৱা নাই মানে ৰ ৰাখিব মন গৈছে বস্তুটো আনকাতে মানে আমি সেইকাৰণে এয়া কৰা নাই ইউজুৱেলি আমি আনপ্লাগ বা এনেকুৱা গান চান থাকিলে আমি এটা গেপ দি দিওঁ মানে মাজত আজি মানে গেপ দিব মন যোৱা নাই আজি মানে লেট ইট বি আৰু
লেট ইট বি
লেট ইট বি আৰু লেট ইট বি কৰাটোও টান আমি শেষৰ ফালে আহিছোঁ 54 মিনিটছ হ'লেই আমাৰ
কেনেকৈ টাইম গৈছে
টাইম লাগা 15 মিনিটমান গৈছে
আৰু এটা কথা কওঁনে আমাৰ শ্ব'ৰ হিটুৱে লাগে
এইটো প্ৰমোশ্যনটো
হ'ল এইটো মেইন
কেইটামান বস্তু মানে ভাইব আৰু টাইম এইকেইটা বস্তু আমাৰ এটা মানে
ভাইবটো মিলিলে কাৰণে টাইমটো আমি গম পাওঁ
ইন কি বুলি কয় ডিৰেক্টলি প্ৰপৰ্চন চ' ভাল লাগিল আজি কথা পাতি কথা গান মিলি এইখিনি এটা আৰম্ভণি বুলি ভাবোঁ ইয়াৰ পিছত আমি লগ পাম আৰু আমাৰো লাহে লাহে আমি কিছুমান চিন্তা কৰি আছোঁ কেনেকৈ আৰু ধুনীয়াকৈ মানুহক আনি পালে মানে লাইভ পডকাষ্টৰ কথাই কৈ আছোঁ এইবিলাক বস্তু লাইভত বেছি ধুনীয়া লাগিব মানে চ' নেক্সট টাইম যদি কোনোবা ইয়াতে অসমত মানে চুৰি মৰা উস্তাদটো কোনোবা বেলেগে লাইভ পডকাষ্ট যদি কৰি মাতে নাযাবা কিন্তু মোক প্ৰমিচ দিব লাগিব থেংক ইউ চ' মাছ আজি আহি ইমান দূৰৰ পৰা অহাৰ কাৰণে প্ৰথমে আৰু খুব ভাল লাগিল মনটো আৰু মানে লাষ্ট তিনিদিন ধৰি আমাৰ চবৰে ইহঁতৰ বিৰাট কষ্ট হৈ আছিল কিবা কিবি কৰি আছিল এতিয়া এনেকুৱা লাগিল মানে গোটেই কষ্টখিনি যেন আজি উইকেণ্ডৰ লগত এৰি দিলোঁ মানে ইমান ৰিলেক্স ফিল হৈছে শেষত কিবা যদি ক'ব খোজা মেক্সি নামটো ভাল লাগিছে কিন্তু মানে মই ইংলিছৰটো কৈ আছো কিন্তু ইংলিছে কৈ আছো
নাই এইটো এইটো মনগীতত আমি ফাৰ্ষ্ট লগ পাইছোঁ সেইটোৱে কৈছোঁ যে মনগীতত আমি বহুতখিনি পালোঁ ইয়াক ইয়াক যেতিয়া পাইছোঁ তেতিয়া মানে প্ৰথম ই ক'লে মোৰ নামটো মেক্স বেয়া বুলি ক'লেও বেয়া ন
এইটো
নাম হিচাপত ল'ব পাৰ
নাই নাই ঠিকে মই নাম হিচাপত লৈছো আচ্ছা চ' প্ৰথম প্ৰথম কথা তোমাক থেংক ইউ আৰু জনাবকো চ' আজি ইয়াতে চান্সটো পালোঁ এটলিষ্ট নিজক দেখুৱাৰ বা নিজৰ চিন্তাধাৰাবোৰৰ অলপমান কথা পতাৰ চ' আৰু ভবাও নাছিলোঁ বাৰু কেতিয়াও দেই মই এনেকুৱা এটা পডকাষ্টত কেতিয়াবা আহিম বা মোৰ কথাও সুধিব বা মোকো মাতিব
এতিয়া চবেই মাতিব
আই ডোণ্ট ন' মাতে নে নেমাতে বাট বাট থেংক ইউ চ' মাছ টু ইউ এণ্ড টু দ্য টীম চ' সেইটোৱে আৰু ক'বলগীয়া আৰু এটা কথা থেংক ইউ টু মা আৰু পিতা
মা দেউতাহঁতৰ আশীৰ্বাদ আছে কাৰণেতো আমি
চবেই ইয়াতে আজি বহি আছো নহ'লে
আৰু থেংকছ টু ইউ গোটেই টীমটোক কৈছোঁ মোৰ ফালৰ পৰা আৰু ইমান ধুনীয়া কাম কৰি আছা তো তাত আমি যে এইকণ টাইম স্পেণ্ড কৰিব পাইছোঁ তোমালোকৰ লগত এইখিনি আড্ডা মাৰিব আড্ডাই হয় এটা আড্ডা আৰু থেংকছ টু মেক্সি এই গীতৰখিনি ইমান গীতৰ ইমান ধুনীয়াকৈ বজাইছে তো তাৰ কাৰণে থেংকছ আৰু এতিয়াৰ নিচিনাকৈ আগলৈ আৰু ধুনীয়া ধুনীয়া কোৱালিটি আৰু বঢ়িয়া বঢ়িয়া ভিডিঅ'জ দি যোৱা আমি চাই যাম আৰু আমিও চাগে দেখা পাম এইকেইদিনৰ ভিতৰতে আকৌ এইটো নিজকে নিজে চাম আগতে বেলেগ বেলেগ চাই আছিলোঁ ন তো সেইটো সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভাল ভাল কাম কৰি যোৱা ভগৱানৰ আশীৰ্বাদ যদি কৰে আকৌ লগ পাই থাকিম আমি ধুনীয়াকৈ লগ পাই থাকিম আৰু কি আৰু নতুন নতুন কাম কৰি গ'লেতো অন্য লগ পোৱা হ'বই তোমালোকেও ভাল কাম কৰি যাওঁ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰি যাম আৰু যিসকল চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা মৰম আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাকো লগতে আমাৰ সকলোকে
আৰু এটাই আশা কৰিছোঁ এই সম্বন্ধবোৰ থাকক ভালকৈ আৰু মানে চবেই ভাল কাম কৰে চবেই চপক ছাপৰ্ট কৰিব লাগে আৰু শেষত গৈ আমি অসমীয়া হিচাপে তেতিয়াহে ক'ব পাৰিম ন যে আমি কিবা সৃষ্টি কৰিছোঁ
সম্বন্ধ
সহজ সৃষ্টি কৰা টান
এই সম্বন্ধ কি হয় তেজৰ নহয় নিজৰ
এইটো ধুনীয়া আছিল
তেজৰ নহয় কিন্তু নিজৰ
থেংক ইউ চ' মাছ আমি আজি পডকাষ্টটো ইয়াতে সামৰণি মাৰোঁ আৰু সোনকালে লগ পাম আকৌ এবাৰ
শ্বিয়'ৰ লগ পাম
শ্বিয়'ৰ অ'কে চ' আজি পডকাষ্টটো আমি ইয়াতে এণ্ড কৰিছোঁ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে চাই ভাল পালে ৰ টেলেণ্টছ ৰ হৈ থাকিব নালাগে আপোনালোকে এওঁলোকৰ গানসমূহ চাওক ইণ্টাৰনেটত চাৰ্চ কৰক ইউটিউবৰ প্লেটফৰ্মত আছেই স্পটিফাই হওক বেলেগ বেলেগ অডিঅ' প্লেটফৰ্মত আছে ইনষ্টাগ্ৰামত গৈ তেওঁলোকক লাগিলে ফ'ল' কৰক এওঁলোকক উৎসাহ দিয়ক আমাক যিধৰণে উৎসাহ দিয়ে ইমান দিনে দি আহিছে এওঁলোককো দি আহিছে এতিয়া আমাৰ যদি কোনোবা মানুহ আছে যোনে প্ৰথমবাৰ আজি এওঁলোকক শুনিছে অলপ গৈ তেওঁলোককো উৎসাহ দিয়ক আৰু তেওঁলোকৰ যদি কোনোবা মানুহ এনেকুৱা আছে যোনে আমাক প্ৰথমবাৰ শুনিছে আমাক উৎসাহ দিয়ক কেনেকৈ দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।